وَلَقَدْ أَرْسَلْنَا إِلَىٰ أُمَمٍ مِّن قَبْلِكَ فَأَخَذْنَاهُمْ بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَتَضَرَّعُونَ
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাসূল প্ৰেৰণ কৰিছিলোঁ, কিন্তু ৰাসূলসকলক অস্বীকাৰ কৰাৰ কাৰণে সিহঁতক অৰ্থ সংকট আৰু দুখ কষ্টত পতিত কৰিছিলোঁ যাতে সিহঁত বিনীত হয়।